দানিয়েল সাত অধ্যায়। দানিয়েলে দৰখনত দেখা চাৰিটা জন্তুৰ বিষয়। বাবিলৰ ৰজা বেলছৰ ৰাজত্বৰ প্ৰথম বছৰত দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে। দানিয়েলে ব্যাখ্যা কৰিলে যে মই ৰাতি দৰ্শনত দেখিলোঁ যে আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমুদ্ৰৰ ওপৰত মন্থন হৈ আছিল। সমুদ্ৰৰ পৰা চাৰিটা প্ৰকাণ্ড জন্তু ওলাই আহিল আৰু সিহঁতৰ প্ৰত্যেকটো জন্তুৱেই পৃথক আছিল। প্ৰথমটো সিংহৰ দৰে কিন্তু কোৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল। মই চাই থাকোঁতে তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল। তাক মানুহৰ হৃদয় দিয়া হৈছিল। তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে। সি এফালৰ ভৰিৰে ভৰ দি উঠিল। তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনিডাল কামিহাড় আছিল আৰু তাক কোৱা হৈছিল উঠ আৰু বহুতো মানুহক খাই শেষ কৰ। তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল। সি নাহৰ ফুটুকি বাঘৰ দৰে। তাৰ পিঠিত চৰাই ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল। তাক শাসনভাৰ দিয়া হৈছিল। তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ। সি আতংকজনক, ভয়ংকৰ আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল। সি দুখৰ দুখৰকৈ ভাঙি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ আৰু তাৰ দহটা শিং আছিল। মই সেই শিংবোৰলৈ মন কৰি থাকোঁতেই মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল আৰু সেই শিংটো মানুহৰ চকুৰ দৰে দুটা চকু আৰু গৰ্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল। মই দেখিলোঁ যে সেই ঠাইত হিংসাখনবোৰ স্থাপন কৰা হৈছিল আৰু প্ৰাচীন কালে তেওঁৰ আসনত বহিলে তেওঁ বস্ত্ৰ হিমৰ দৰে বগা আছিল আৰু তেওঁ মূৰৰ চুলি বিশুদ্ধ উনৰ দৰে আছিল। তেওঁ হিংসাখন অগ্নিশিখাৰ আছিল আৰু তাৰ চক্ৰবোৰ জ্বলন্ত জুই আছিল। তেওঁ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল। হাজাৰ হাজাৰে তেওঁ পৰিচৰ্যা কৰিছিল আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল। ন্যায়ালয়ৰ সভা বহিছিল আৰু পুথিবোৰ খোলা আছিল। মই একেৰাহে চাই আছিলোঁ কাৰণ সেই গৰ্বৰ কথাবোৰ সেই শিংটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল। বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল কিন্তু সিহঁতৰ জীৱন কিছু সময়ৰ বাবে বহাই দিয়া হৈছিল। মই সেই দৰখনত আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্ৰৰ দৰে এজনক অহা দেখিলোঁ। তেওঁ প্ৰাচীনজনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল। তেওঁ শাসন ক্ষমতা, মহিমা আৰু ৰাজকীয় পৰাক্ৰম দিয়া হ'ল। সেয়ে সকলো দেশৰ লোক আৰু সকলো ভাষাৰ লোকে তেওঁ পৰিচৰ্যা কৰা উচিত। তেওঁ শাসন ক্ষমতা, চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহ'ব আৰু তেওঁ ৰাজ্য এনেকুৱা যে সেই ৰাজ্য কেতিয়াও ধ্বংস নহ'ব। মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল। তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজনৰ ওচৰলৈ গ'লো আৰু এই সকলো বিষয়ৰ অৰ্থ দেখুৱাবলৈ তেওঁক ক'লো। এই প্ৰকাণ্ড জন্তু চাৰিটা হ'ল পৃথিৱীৰ পৰা আহিবলগা চাৰিজন ৰজা, কিন্তু সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব। তাৰ পাছত মই চতুৰ্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলোঁ। ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল। ই দুখৰ দুখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। তাৰ মূৰত থকা দহোটা শিং আৰু তিনিটা শিং উঘলাৰ পূৰ্বেই গজাৰ আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গৰ্বকথা কোৱা মুখ থকা আৰু নিজৰ সংগীসকলকৈ অধিক গৰ্বী দেখুওৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। মই চাই থাকোঁতে দেখিলোঁ যে প্ৰাচীন কালত তেওঁ থকাৰ দৰে সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায় বিচাৰ দিয়া পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল। সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে। সেই পুৰুষজনে চতুৰ্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া, এইয়েই পৃথিৱীৰ চতুৰ্থ ৰাজ্য হ'ব, বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ'ব। এই ৰাজ্যই সমগ্ৰ পৃথিৱীক গ্ৰাস কৰিব, ই ভৰিৰে গচকিব আৰু দুখৰ দুখৰ কৰি ভাঙিব। সেই দহটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহজন ৰজা উৎপন্ন হ'ব, তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ'ব, তেওঁ আগৰ জনতকৈ পৃথক হ'ব আৰু তেওঁ তিনিওজন ৰজাক জয় কৰিব। তেওঁ সৰ্বোপৰি জনাৰ বিৰুদ্ধে কথা ক'ব আৰু সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰজনক তাৰণা কৰিব। তেওঁ পৰ্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শুধাই দিয়া হ'ব। কিন্তু ন্যায়ৰ সভা বহিব আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্ৰম কাঢ়ি ল'ব। শেষত গ্ৰাস কৰা হ'ব আৰু ধ্বংস কৰা হ'ব। ৰাজ্য আৰু ৰাজশাসন আৰু গোটেই আকাশমণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্বোপৰি পবিত্ৰ ঈশ্বৰৰ, সেই লোকসকলক দিয়া হ'ব। তেওঁ ৰাজ্য অনন্তকলীয়া ৰাজ্য আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব আৰু তেওঁক মানি চলিব। এইখিনিতে সেই বিষয় সমাপ্ত হ'ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে আৰু মোৰ মুখ বিবৰ্ণ হ'ল, কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ আঁচি ৰাখিলোঁ।